দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন, 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, আৰু ফিফা বিশ্বকাপ ফুটবলত কংগোৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব আৰু মহাবিদ্যালয়সমূহত শিক্ষক তথা আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰা হ'ব। গুৱাহাটীত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি থাকিব। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰাৰ পদক্ষেপ লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যোৱা 23 মে'ত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰৰ প্ৰত্যুত্তৰত অনুষ্ঠিত কালিৰ বৈঠকত সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75 কোটি টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6 পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
ৰাজ্য চৰকাৰে আফ্ৰিকান চুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য ৰাখি গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে। 2009 চনৰ পশুধন আইন, 1960 চনৰ জীৱ জন্তুৰ প্ৰতি ক্ৰূৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান চুৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত যোৱা 19 জুনলৈ আফ্ৰিকান চুৱাইন ফ্লুৰ 9টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3 গৰাকী লোক মৃত্যুমুখত পৰাৰ পৰিপ্ৰেক্ষিতত জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে কামৰূপ জিলাত বৰ্তমানলৈ 12 জন লোকৰ শৰীৰত জাপানী এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে আৰু ইয়াৰে 4 গৰাকী মৃত্যুমুখত পৰিছে। আন 8 গৰাকীৰ মাজৰ 5 গৰাকী ইতিমধ্যে সুস্থ হৈ উঠাৰ লগতে আন 3 গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰে প্ৰকাশ কৰে।
বৰ্তমানলৈকে আমাৰ কামৰূপ জিলাত 2026 চনত আমি একুইট এনকেফেলাইটিছ চিনড্ৰমৰ কেছ আমি 25টা পাইছো। তাৰে ভিতৰত আমি 12 জনৰ আমি গাত জাপানিজ এনকেফেলাইটিছৰ ভাইৰাছটো আমি ধৰা পেলাব পাৰিছো আৰু উক্ত সেই বাৰজনৰ ভিতৰত আমাৰ অলৰেডি তিনিজনৰ মৃত্যু হৈছে আৰু সেইখিনি আমাৰ বিশেষকে ৰঙিয়া তাৰ লগত আপোনাৰ আমাৰ নগৰবেৰা আদি এই দুটা ব্লকতেই চাৰিজন ৰোগী আমি চিনাক্ত কৰিছো আৰু বৰ্তমান জিলাখনৰ আমি এই ৰোগ প্ৰতিৰোধৰ বাবে বহুতো আমি সজাগতামূলক আমি ব্যৱস্থা লৈছো তাৰ ভিতৰত বিশেষকে মাইকিং কৰাইছো মানুহৰ ঘৰে ঘৰে বা ক'ৰবাৰ কমিউনিটিত গৈ বা ভিলেজ লেভেলত আমি জ্বৰৰ কাৰণে যিবিলাক স্ক্ৰিনিং কেম্প কৰিব লাগে গোটেই কেম্পখিনি কৰি আছে আমাৰ ফিল্ড ৱৰ্কাৰসকলে তাৰ লগত আঁঠুৱাত ঔষধীকৰণ প্ৰত্যেকটো কেছৰ এগেইনষ্টত আমি ফগিং কৰাইছো তাৰ উপৰিও আমি যিখিনি আমাৰ ভালনাৰেবল এৰিয়া আছে সেইবিলাকতো আমি ফগিং কৰিছো
আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে ইপিনে গুৱাহাটী পৌৰ নিগমে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাক্সীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্সযোগে অংশ লয় উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কবলত পৰিছে ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয় বিশেষকৈ অসম অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু উটিয়ানগৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত 24 ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হয় কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা 6 বজাৰ পৰা 7:30 বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফুটুকাৰে উফন্দি উঠিছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ এখন গেট খুলি দিয়া হৈছে উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি লখিমপুৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা 2 এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে খেলৰ বাতৰি ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক 1-0 গ'লত পৰাস্ত কৰে কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এৰ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে আনহাতে ইংলেণ্ড আৰু ঘানাৰ মাজত ফক্সবৰোৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ আন এখন খেল গ'লশূন্যভাৱে সমাপ্ত হয় বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন আৰু ফিফা বিশ্বকাপ ফুটবলত কংগোৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত জয়লাভ আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব নমস্কাৰ